যাত্ৰা পুস্তক 4 অধ্যায়। মুচিয়ে উত্তৰ দি ক'লে, কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে আৰু মোৰ কথাও নুশুনে, আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে মোক ক'ব, জিহুৱাই তোমাক দৰ্শন দিয়া নাই, তেতিয়া কি হ'ব? জিহুৱাই তেওঁক ক'লে, তোমাৰ হাতত কি আছে? মুচিয়ে ক'লে, লাখুটি। তেতিয়া জিহুৱাই ক'লে, লাখুটিডাল মাটিত পেলাই দিয়া। তেতিয়া মুচিয়ে লাখুটিডাল মাটিত পেলাই দিলে, আৰু তেতিয়াই সেই লাখুটিডাল হাফ হৈ পৰিল। মুচিয়ে তাৰ পৰা পাছ হুহুকি গ'ল। তাৰ পাছত জিহুৱাই মুচিক ক'লে, তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা। মুচিয়ে নিজৰ হাত মেলি তাক ধৰিলে, আৰু তেওঁৰ হাতত সেই হাফডাল পুনৰ লাখুটি হ'ল। ইয়াৰ বাবে তেওঁলোকৰ ওপৰ পিতৃ আব্ৰাহাম, ইছহাক আৰু জাকোবৰ ঈশ্বৰ জিহুৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব। জিহুৱাই তেওঁক পুনৰ ক'লে, তুমি তোমাৰ হাত চোলাত ভৰোৱা। সেয়ে মুচিয়ে হাতখন নিজৰ চোলাত ভৰালে। পাছত তেওঁ যেতিয়া হাতখন বাহিৰলৈ উলিয়াই আনিলে, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনাকৈ বগা হৈছে। জিহুৱাই ক'লে, তোমাৰ হাত পুনৰ চোলাত ভৰোৱা। তেতিয়া মুচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে, আৰু যেতিয়া বাহিৰলৈ উলিয়াই তেওঁ দেখিলে যে তেওঁ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ'ল। জিহুৱাই ক'লে, তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে আৰু মোৰ শক্তিৰ সেই প্ৰথম চিহ্নকো যদি বিশ্বাস নকৰে, তেনেহ'লে তেওঁলোকে দ্বিতীয় চিহ্নত বিশ্বাস কৰিব। তেওঁলোকে যদি এই দুয়োটা চিহ্নকো বিশ্বাস নকৰে আৰু তোমাৰ কথাও নুশুনে, তেনেহ'লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানীৰ শুকান মাটিত ঢালি দিওঁতে সেই পানী তেজলৈ পৰিণত হ'ব। তেতিয়া মুচিয়ে জিহুৱাক ক'লে, হে মোৰ প্ৰভু, মিনতি কৰিছো, মই বাকপটু নহওঁ, ইয়াৰ পূৰ্বেও নাছিলো, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ, কাৰণ মোৰ মুখ আৰু জিভা গধুৰ। জিহুৱাই মুচিক ক'লে, মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই জিহুৱাই জানো, তাক নকৰো। তেনেহ'লে এতিয়া তুমি যোৱা, মই তোমাৰ মুখত থাকিম, আৰু তুমি ক'বলগীয়া কথা মই তোমাক শিকাম। কিন্তু মুচিয়ে ক'লে, হে মোৰ প্ৰভু, অনুগ্ৰহ কৰি আপুনি যিজনক ইচ্ছা কৰে তেনে আন কোনো এজনক পঠিয়াওক। তেতিয়া মুচিলৈ জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। তেওঁ ক'লে, তোমাৰ লেবিয়া ককাইৰা হাৰুণ ক'ত আছে? মই জানো তেওঁ ভালকৈ কথা ক'ব পাৰে। অৱশ্যে তেওঁ তোমাক লগ পাবলৈ আহি আছে, আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ'ব। তুমি তেওঁক ক'বা, আৰু তেওঁৰ মুখে কি ক'ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ'ম, আৰু কি কৰিব লাগে সেই বিষয়ে তোমালোকক জনাম। তেওঁ লোকসকলৰ আগত তোমাৰ সৈতে কথা ক'ব, তেওঁ তোমাৰ মুখস্বৰূপ হ'ব, আৰু তুমি তেওঁৰ ঈশ্বৰস্বৰূপ হ'বা। এই লাখুটিডাল তুমি নিজ হাতত লোৱা, এই লাখুটিডালেৰে তুমি চিনবোৰ দেখুৱাবা। মুচি মিছৰ দেশলৈ উভতি যোৱা। তাৰ পাছত মুচিয়ে তেওঁৰ শহুৰেক জিথুৰ ওচৰলৈ উলটি গ'ল, আৰু তেওঁক ক'লে, মই বিনয় কৰোঁ, মিছৰত থকা মোৰ সম্পৰ্কীয় লোকসকল এতিয়ালৈকে জীয়াই আছেনে নাই তাক চাবৰ বাবে তেওঁলোকৰ ওচৰলৈ উভতি যাবলৈ মোক দিয়ক। জিথুৱে মুচিক ক'লে, শান্তিৰে যোৱা। জিহুৱাই মিডিয়নত মুচিক ক'লে, তুমি মিছৰলৈ উভতি যোৱা, কিয়নো যিসকল লোকে তোমাৰ প্ৰাণ ল'ব বিচাৰিছিল সেই লোকসকলৰ মৃত্যু হ'ল। তেতিয়া মুচিয়ে নিজৰ ভাইজ্যা আৰু পুত্ৰক এটা গাধত উঠাই ল'লে আৰু মিছৰ দেশলৈ যাত্ৰা কৰিলে। মুচিয়ে ঈশ্বৰৰ সেই লাখুটিডালো নিজৰ হাতত ল'লে। জিহুৱাই মুচিক কৈছিল, তুমি যেতিয়া মিছৰলৈ উভতি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যও শক্তি দিলোঁ সেই সকলো ফৰোণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব। তুমি ফৰোণক নিশ্চয়কৈ ক'বা, যিহুৱাই এইদৰে কৈছে, ইজৰাইল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ, মই তোমাক কৈছিলোঁ মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া, কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত্ত হলা। সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম। তাৰ পাছত যাত্ৰা কৰি গৈ থাকোঁতে ৰাতি হোৱাৰ বাবে তেওঁলোক এঠাইত থাকিল। তাতে জিহুৱাই মুচিক লগ পালে আৰু বধ কৰিব খুজিলে। তেতিয়া চিপুৰাই এটুকুৰা চিকমিকীয়া চোকা পাথৰ ল'লে আৰু নিজৰ পুত্ৰ লিংগাগ্ৰ চৰ্ম ছেদন কৰি মুচিৰ ভৰিত পেলাই দি ক'লে, নিশ্চয় আপুনি মোৰ পৰীক্ষে তেজৰ দ্বাৰাই পোৱা দৰা। সেয়ে জিহুৱাই তেওঁক এৰি দিলে। চিপুৰাই ক'লে, সুন্নতৰ কাৰণে আপুনি তেজৰ দ্বাৰাই পোৱা দৰা। জিহুৱাই হাৰুণক কৈছিল, তুমি মুচিৰে সৈতে সাক্ষাৎ কৰিবলৈ মৰুভূমিলৈ যোৱা। তেতিয়া হাৰুণ গ'ল আৰু ঈশ্বৰৰ পৰ্বতত মুচিক লগ ধৰি তেওঁক চুমা খালে। তেতিয়া মুচিয়ে জিহুৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ জিহুৱাই দিয়া আজ্ঞাৰ কথা হাৰুণক ক'লে। তাৰ পাছত মুচি আৰু হাৰুণ দুয়ো গৈ ইজৰাইলীয়া লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে। জিহুৱাই মুচিক কোৱা সকলো কথা হাৰুণে তেওঁলোকক ক'লে। তেওঁ লোকসকলৰ আগত জিহুৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে। তেতিয়া লোকসকলে বিশ্বাস কৰিলে, জিহুৱাই যে ইজৰাইলী লোকসকললৈ দৃষ্টি কৰিলে আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দুৱাই প্ৰণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।